Ella a Kajpani. Batorir hoite ea moi zintirani reka. Etier ghai ghai batorir humu huise. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহতে ছৌদি আৰৱৰ জেড্ডা ভ্ৰমণলৈ ৰাওনা হ'ব। ভূটানৰ ৰজাৰ যোগীঘোপাত নিৰ্মাণ মাল্টিমডেল লজিষ্টিক পাৰ্ক আৰু আভ্যন্তৰীণ জলপথ টাৰ্মিনেল পৰিদৰ্শন কৰি ইয়াৰ সুবিধাসমূহৰ বুজ লয়। জম্মুৰ ৰামৱান জিলাৰ চেৰিৱাগনা অঞ্চলত কালি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। কানাডাৰ ওৱান পাৱাৰৰ এটা বিখ্যাত গুৰুদ্বাৰ খালিস্তান পন্থীয়ে ধ্বংস কৰাৰ পাছত স্থানীয় শিখ সম্প্ৰদায়ৰ মাজত উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত প্ৰথমখন খেলত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুত 7 উইকেটত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহতে ছৌদি আৰৱৰ জেড্ডা ভ্ৰমণলৈ ৰাওনা হ'ব। এয়া হ'ব বিগত 4 দশকৰ ভিতৰত ছৌদি আৰৱৰ ব্যৱসায়িক কেন্দ্ৰলৈ কোনো ভাৰতীয় নেতাৰ প্ৰথমটো ভ্ৰমণ। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে অৰ্থনৈতিক, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু কৌশলগত সহযোগিতাৰ দিশত বিশেষ গুৰুত্ব বহন কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু ছৌদি আৰৱে অৰ্থনৈতিক অংশীদাৰিত্বৰ লগতে শতিকা পুৰণি বন্ধুত্বক উচ্চ পৰ্যায়ৰ পাৰস্পৰিক বিনিময় আৰু কৌশলগত চুক্তিৰ মাধ্যমেৰে বিগত দশকবোৰত আৰু শক্তিশালী হৈ উঠিছে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়ান ৱাংশুকে আজি যোগীঘোপাত নিৰ্মীয়মান মাল্টিমডেল লজিষ্টিক পাৰ্ক আৰু আভ্যন্তৰীণ জলপথ টাৰ্মিনেল পৰিদৰ্শন কৰি ইয়াৰ সুবিধাসমূহৰ বুজ লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে আভ্যন্তৰীণ জলপথ টাৰ্মিনেল আৰু মাল্টিমডেল লজিষ্টিক পাৰ্কৰ জৰিয়তে বাণিজ্য আৰু আঞ্চলিক উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। মন্ত্ৰালয়ৰ সূত্ৰ মতে প্ৰতিবেশী প্ৰথম নীতিৰ অংশ হিচাপে ভূটানৰ সৈতে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা তথা জনসাধাৰণৰ মাজত সম্পৰ্ক স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান সংযোগীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। সূত্ৰটোৱে আৰু জনাইছে যে যোগীঘোপাত নিৰ্মাণ কৰা আভ্যন্তৰীণ জলপথ টাৰ্মিনেলটো চলিত বছৰৰ ফেব্ৰুৱাৰীত মুকলি কৰা হৈছিল। এই প্ৰকল্পটো অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰূপে বিবেচিত হোৱাৰ লগতে ই অঞ্চলটোত যোগাযোগ ব্যৱস্থাটো সহায়ক হৈছে। কালি অসমলৈ অহা ভূটানৰ ৰজাগৰাকীক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদৰণি জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত ভূটানৰ ৰজাগৰাকীৰ অসম আগমনক আদৰণি জনাইছে। উল্লেখযোগ্য যে এই মাহৰ প্ৰথম ভাগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংককত অনুষ্ঠিত 6ষ্ঠ বিমষ্টেক সন্মিলনত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টকবেৰ সৈতে হোৱা আলোচনাত বিভিন্ন ক্ষেত্ৰত ভাৰতে ভূটানক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰিছিল। জম্মুৰ ৰামৱান জিলাৰ চেৰিৱাগনা অঞ্চলত কালি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এই ঘটনাত দুগৰাকী শিশু আৰু এগৰাকী বয়োজ্যেষ্ঠ লোককে ধৰি মুঠ 3জন লোকৰ মৃত্যু হৈছে। 100তকৈও অধিক লোকক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে যোৱা নিশা অঞ্চলটোত প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত কেইবাটাও ঠাইত ভূমিস্খলন আৰু প্ৰবল ধুমুহা হয়। ভূমিস্খলন আৰু কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ বহু সা সম্পত্তি আৰু যান বাহনৰ ক্ষতি হয়। ইপিনে তুষাৰপাতৰ ফলত এটা দিনৰ বাবে গাড়ী চলাচল বন্ধ কৰি ৰখা জম্মু কাশ্মীৰৰ ঐতিহাসিক মোগল পথটো আজি পুনৰ মুকলি কৰি দিয়া হৈছে। এই পথটোৰে জম্মুৰ দুখন সীমান্ত জিলা ৰাজৌৰি আৰু পুঞ্চক কাশ্মীৰ উপত্যকাৰ ছফিয়ান জিলাৰ লগত সংযোগ কৰিছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে তুষাৰপাতৰ ফলত এটা দিনৰ বাবে এই পথেৰে যাতায়াত বন্ধ কৰি দিয়াৰ পাছত আজি পথটোৰে পুঞ্চৰ পৰা ছফিয়ান জিলালৈ যাত্ৰাৰ বাবে লঘু যান বাহনৰ চলাচলত অনুমতি দিয়া হৈছে। ইপিনে 44 নম্বৰ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ, শ্ৰীনগৰ সোণমাৰ্গ গুমৰি পথ আৰু চিন্তন পথ প্ৰতিকূল বতৰ আৰু পথৰ দুৰৱস্থাৰ বাবে বন্ধ কৰি ৰখা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কৰ্তৃপক্ষই এইকেইটা পথেৰে যাত্ৰা নকৰিবলৈ আৰু চৰকাৰী সূত্ৰৰ মাধ্যমেৰে সময়ৰ সঠিক তথ্য লাভৰ বাবে যাত্ৰীসকলৰ প্ৰতি আহ্বান জনাইছে। পথৰ অৱস্থাৰ বিষয়ে জানিবলৈ আৰু যিকোনো সহায়ৰ বাবে যাত্ৰীসকলৰ বাবে কৰ্তৃপক্ষই কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। যাত্ৰীসকলে চৰকাৰী যান বাহন আৰক্ষীৰ টুইটাৰ হেণ্ডেল, ফেচবুক পেজলৈ গৈ সবিশেষ তথ্য লাভ কৰিব পাৰে। লাডাখত যোৱা শনিবাৰৰ পৰা তীব্ৰ তুষাৰপাত হোৱাৰ ফলত লেহ পাৰ্বত্য পৰিষদে সকলো জৰুৰীকালীন সেৱা বিভাগ আৰু কৰ্মীসকলৰ বাবে সতৰ্কতা জাৰি কৰিছে। মুখ্য কাৰ্যবাহী কাউন্সিলৰ টাচি গেলছন সংশ্লিষ্ট সকলো বিষয়াক সতৰ্ক হৈ থকাৰ লগতে যিকোনো জৰুৰী আহ্বানৰ প্ৰতি তৎকালীনভাৱে সঁহাৰি দিবলৈ নিৰ্দেশ দিছে। অঞ্চলটোৰ দুৰ্যোগ সঁহাৰি বাহিনী ইতিমধ্যে সাজু কৰি ৰখা হৈছে। অঞ্চলটোৰ কৃষি আৰু উদ্যান শস্য খণ্ড ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। ৰাজহুৱা সম্পত্তি তথা জীৱন ধাৰণৰ সৈতে জড়িত আন্তঃগাঁথনিসমূহত হোৱা ক্ষয় ক্ষতিৰ সমীক্ষা চলাবলৈ ইতিমধ্যে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। লেহত 8 ঘণ্টা পৰ্যন্ত বিদ্যুৎ সেৱা ব্যাহত থকাৰ পাছত সম্প্ৰতি এই সেৱা পুনৰ প্ৰৱৰ্তন কৰা হৈছে। লেহ শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য প্ৰধান পথসমূহ ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে। তদুপৰি লেহলৈ সকলো বিমান বাতিল কৰা হৈছে। স্থানীয় অধিবাসী তথা পৰ্যটকসকলক সুৰক্ষা নিয়মাৱলী অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কানাডাৰ ৱানকোৱাৰৰ এটা বিখ্যাত গুৰুদ্বাৰ খালিস্তান পন্থীয়ে ধবংস কৰাৰ পাছত স্থানীয় শিখ সম্প্ৰদায়ৰ মাজত উত্তেজনা বিৰাজ কৰা পৰিলক্ষিত হৈছে। স্থানীয়ভাৱে ৰ ষ্ট্ৰীট হিচাপে খ্যাত খালছা দিৱান ছচাইটি গুৰুদ্বাৰটো দুষ্কৃতিকাৰীয়ে ধবংস কৰে। গুৰুদ্বাৰ প্ৰশাসনে সামাজিক মাধ্যম এক্সত শ্বেয়াৰ কৰা আলোকচিত্ৰসমূহত গুৰুদ্বাৰটোৰ কেইবাটাও স্থানত খালিস্তান লিখা থকা পৰিলক্ষিত হয়। ব্ৰিটিছ কলম্বিয়াৰ চুৰেই মহানগৰত বিশ্বৰ সৰ্ববৃহৎ বৈশাখী সমদল আয়োজন কৰাৰ দিনাই কালি পুৱা এই ঘটনা পোহৰ লৈ আহে। কানাডাৰ সংবাদ মাধ্যমে সদৰি কৰা অনুসৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। খালছা দিৱান ছচাইটিয়ে এটা বিবৃতিৰ জৰিয়তে এই ঘটনা গৰিহণা দি কয় যে এই কাৰ্যৰ জৰিয়তে সম্প্ৰদায়টোৰ মাজত ভয় বিয়পোৱাৰ অপচেষ্টা চলোৱা হৈছে তথা সম্প্ৰদায়টোৰ মাজত বিভেদ আনিব বিচৰা হৈছে। ডেজাৰ্ট ফ্লেগ 10 অনুশীলন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভাৰতীয় বায়ুসেনাৰ এটা দল সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আল ধাফ্ৰাৰ বায়ুঘাটীত উপস্থিত হৈছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বায়ুসেনাই আয়োজন কৰা এই অনুশীলনত অষ্ট্ৰেলিয়া, বাহৰেইন, ফ্ৰান্স, জাৰ্মানী, তুৰস্ক, কাটাৰ, ছৌদি আৰব, কোৰিয়া, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, ব্ৰিটেইন আৰু আমেৰিকাৰ বায়ুসেনা বাহিনীও অংশগ্ৰহণ কৰিছে। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া এই অনুশীলন অহা 8 মে'ত সামৰণি পৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰা 30 ঘণ্টীয়া ইষ্টাৰ যুদ্ধবিৰতি ইউক্ৰেইনে ভংগ কৰা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ কৰিছে। ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে কয় যে ৰাছিয়াইহে ইউক্ৰেইনৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। যুদ্ধবিৰতি 30 দিনলৈ বৃদ্ধি কৰাৰ বাবে জেলেনস্কিয়ে আগবঢ়োৱা পূৰ্বৰ প্ৰস্তাৱটো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ উল্লেখ কৰিছে। উল্লেখযোগ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ পাছতো ইষ্টাৰ উপলক্ষে দুই দেশৰ মাজত ভালেসংখ্যক যুদ্ধবন্দী প্ৰত্যাৰ্পণ কৰা হৈছে। বিদেশী বিনিয়োগকাৰীসকলে দেশৰ ইকুইটি বজাৰত 8,500 কোটি টকা বিনিয়োগ কৰিছে। গোলকীয় বাণিজ্য ক্ষেত্ৰৰ প্ৰত্যাহ্বানৰ পৰা সুৰক্ষাৰ লগতে আমেৰিকান ডলাৰৰ মূল্য হ্ৰাস, শক্তিশালী ঘৰুৱা অৰ্থনীতি তথা বিনিয়োগকাৰীসকলৰ বিশ্বাস ঘূৰি অহাৰ জৰিয়তে বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলৰ এই শক্তিশালী প্ৰত্যাৱৰ্তন সম্ভৱ হৈ উঠিছে। প্ৰকাশিত তথ্য অনুসৰি যোৱা 18 এপ্ৰিলত সমাপ্ত হোৱা সপ্তাহটোত ইকুইটি বজাৰত 8,472 কোটি টকাৰ বিদেশী বিনিয়োগ হয়। ৰাছিয়াৰ মহাকাশচাৰী এলেছকে অপচিনিন আৰু ইভান ৱাগনাৰ তথা আমেৰিকাৰ ডনাল্ড পেটিট আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত 7 মহীয়া এটা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে। ৰাছিয়াৰ ছয়ুজ MS-26 মহাকাশযানখন এই 3 গৰাকী মহাকাশচাৰীসহ আজি পুৱাৰ ভাগত কাজাখাস্তানৰ জেছ কাজগানৰ দক্ষিণ পূব প্ৰান্তত অৱতৰণ কৰে। ৰাছিয়াৰ ৰছকমমচ মহাকাশ সংস্থা তথা নাছাই এই তথ্য সদৰি কৰিছে। নাছাই প্ৰকাশ কৰা অনুসৰি মহাকাশযাত্ৰী 3 গৰাকীক কাৰাগণ্ডাত বিশেষ তত্বাৱধানত ৰখা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চণ্ডীগড়ত অনুষ্ঠিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পঞ্জাব কিংছক 7 উইকেটত পৰাস্ত কৰে। খেলখনত জয়ৰ বাবে প্ৰয়োজন হোৱা 158 ৰাণ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 3টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলীয়ে 73 ৰাণত অপৰাজিত থাকে। অধিনায়ক ৰজত ৱাডিকালে 61 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে টছত হাৰি প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা পঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 157 ৰাণ সংগ্ৰহ কৰে। ইপিনে প্ৰতিযোগিতাৰ আনখন খেলত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খন্তেক পাছতেই মুম্বাই ইণ্ডিয়ানছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মুখামুখি হ'ব। খেলখনত টছত জিকি মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেটি আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহতে ছৌদি আৰবৰ জেড্ডা ভ্ৰমণলৈ ৰাওনা হ'ব। ভূটানৰ ৰজাৰ যোগীঘোপাত নিৰ্মীয়মান মাল্টি মডেল লজিষ্টিক পাৰ্ক আৰু আভ্যন্তৰীণ জলপথ টাৰ্মিনেল পৰিদৰ্শন কৰি ইয়াৰ সুবিধাসমূহৰ বুজ লয়। জম্মুৰ ৰামৱান জিলাৰ চেৰিৱাগনা অঞ্চলত কালি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি অনুষ্ঠিত প্ৰথমখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু 7 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।